Marcos Moreno. আপোনালোকে বাতৰি পাইছে আকাশবাণীৰ পৰা।
আপুনিও হওক গণতন্ত্ৰৰ অংশীদাৰ, ভোটদান কৰক আপোনাৰ চৰকাৰ।
নিৰ্বাচন আয়োগে আসন্ন লোকসভা নিৰ্বাচনত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ ৰোধ কৰাৰ উদ্দেশ্যে বিভ্ৰান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী আৰম্ভ কৰিছে। নিৰ্বাচন আয়োগে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই পঞ্জীৰ যোগেদি তথ্যৰ সত্যাসত্য নিৰূপণৰ লগতে বিভ্ৰান্তিকৰ তথ্যৰ প্ৰচাৰ ৰোধ কৰিব পৰা যাব। ইয়াৰ জৰিয়তে এইবাৰৰ নিৰ্বাচনৰ প্ৰধান বিষয়সমূহৰো তথ্য লাভ কৰিব পৰা যাব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই পঞ্জীত নিৰ্বাচনৰ সৈতে জড়িত বিভ্ৰান্তিকৰ তথ্য, ছচিয়েল মিডিয়াৰ অপপ্ৰচাৰ আৰু গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে সাধাৰণতে সোধা প্ৰশ্ন তথা সংশ্লিষ্ট পক্ষৰ বাবে বিভিন্ন বৰ্গৰ অধীনত প্ৰাসংগিক সামগ্ৰী উপলব্ধ কৰোৱা হৈছে। এই পঞ্জী নিয়মীয়াভাৱে আপডেট কৰা হ'ব। নিৰ্বাচন আয়োগৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তে এই পঞ্জী চাব পৰা যাব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 7 দিনত পশ্চিম হিমালয় অঞ্চলৰ ঠাই বিশেষে পাতলীয়া বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে 5 এপ্ৰিল পৰ্যন্ত উত্তৰ পশ্চিম ভাৰতৰ সমভূমি অঞ্চলৰ কেতবোৰ ঠাইত মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজফৰবাদ আৰু হিমাচল প্ৰদেশত অহা 3 দিন পৰ্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে অসম আৰু উত্তৰ পূব বিহাৰত পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় 10 মাইল ওপৰলৈকে বিস্তৃত বায়ুমণ্ডলৰ স্তৰত ঘূৰ্ণী বতাহৰ সম্ভাৱনা অব্যাহত আছে বুলি কৈছে। বিভাগটোৱে কৈছে যে পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় 10 মাইল ওপৰলৈকে বিস্তৃত বায়ুমণ্ডলৰ স্তৰত বংগোপসাগৰৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ আৰ্দ্ৰতা অধিক মাত্ৰাত গোট খাইছে। ইয়াৰ প্ৰভাৱত পশ্চিমবংগৰ হিমালয়ৰ কাষৰীয়া অঞ্চল আৰু ছিকিমত পৰৱৰ্তী 7 দিনলৈ বিজুলী গাজনিৰে বৰষুণ ধুমুহা হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে পূৰ্বানুমান প্ৰকাশ কৰিছে। একেদৰে অসম আৰু মেঘালয়ৰ ঠাই বিশেষে বৃহস্পতিবাৰলৈ আৰু অৰুণাচল প্ৰদেশত শুকুৰবাৰলৈ ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে। বতৰ বিজ্ঞান বিভাগে লগতে মধ্যপ্ৰদেশ, বিদৰ্ভ, তেলেংগানা আৰু কৰ্ণাটকৰ উত্তৰ প্ৰান্তৰ ভিতৰুৱা অঞ্চলসমূহত পৰৱৰ্তী 3 দিন পৰ্যন্ত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। ৰায়লসীমা, অন্ধ্ৰপ্ৰদেশৰ উপকূলভাগ, কেৰালা, তামিলনাডু, পুডুচেৰী আৰু উৰিষ্যাত গৰম আৰু সেমেকা হৈ থাকিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে পূৰ্বানুমান প্ৰকাশ কৰিছে। ইপিনে বিভাগটোৱে দিল্লীৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব পাৰে আৰু বতাহ বলিব পাৰে বুলি কৈছে। দিল্লীত সৰ্বোচ্চ তাপমাত্ৰা 33 ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বিভ্ৰান্তিকৰ তথা বিভেদকামী বিজ্ঞাপন বন্ধ কৰিবলৈ আহ্বান জনায়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছলমান খুৰ্চিদে কয় যে তেওঁৰ দলে অন্ধ্ৰপ্ৰদেশত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ বিজ্ঞাপনৰ পৰা মুখ্যমন্ত্ৰীৰ ফটো আঁতৰোৱাৰ বিষয়টো আয়োগৰ ওচৰত উত্থাপন কৰিছে। কংগ্ৰেছে বিভ্ৰান্তিকৰ আৰু বিভেদকামী বিজ্ঞাপন তথা ভুৱা বাতৰি বন্ধ কৰাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আয়োগৰ প্ৰতি আহ্বান জনাইছে বুলি তেওঁ প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে আজি আবকাৰী নীতি কেলেংকাৰী সংক্ৰান্তত আম আদমী পাৰ্টীৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক জামিন প্ৰদান কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ দীপংকৰ দত্ত আৰু ন্যায়াধীশ প্ৰশান্ত বি ৱাৰ্লিক লৈ গঠিত এখন বিচাৰপীঠে যুটীয়া ৰাইজে কয় যে সঞ্জয় সিঙে জামিনৰ সময়ছোৱাত ৰাজনৈতিক কাম কাজত অংশগ্ৰহণ কৰিব পাৰিব। অৱশ্যে তেওঁ বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জেৰা সম্পৰ্কে ৰাজহুৱাভাৱে কোনো বিবৃতি দিব নোৱাৰিব। সৰ্বোচ্চ ন্যায়ালয়ে নিজৰ ৰায়ৰ লগতে সঞ্জয় সিঙৰ জামিনৰ জৰতা বুলি নিম্ন আদালতে থিৰাং কৰিব বুলি নিৰ্দেশ দিয়ে। আম আদমী পাৰ্টীৰ নেতাগৰাকী যোৱা বছৰ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কিছু সময়ৰ পাছত বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰাজস্থান ৰয়েলছে যোৱা নিশা মুম্বাইৰ ৱাংখেড় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 6 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতবৰ্ষ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰিছে। কংগ্ৰেছে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে 17 গৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে সেনা প্ৰত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়। নিৰ্বাচন আয়োগে আসন্ন লোকসভা নিৰ্বাচনত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ ৰোধ কৰাৰ উদ্দেশ্যে বিভ্ৰান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী মুকলি কৰিছে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কিছু সময়ৰ পাছত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।